Dia ആകാശവാണി. বাতৰি কৰিছো সংগীতৰ সহায়ে ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত পহিলা যুগত 7খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, তিনি তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাব। আৰু উচ্চতম ন্যায়ালয়ৰ এখন অৱকাশকালীন বিচাৰপীঠে সুৰানীতি কেলেংকাৰী সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত অন্তৰ্বৰ্তীকালীন জামিনৰ ম্যাদ 7 দিনলৈ বৃদ্ধিৰ বাবে অনুৰোধ জনাই অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত পহিলা জুনত 7খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ 904গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমান বন্দৰ ময়দানত এখন নিৰ্বাচনী সভা সম্বোধন কৰে। তেওঁ কয় যে 4 জুনৰ পাছত দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ হৈ উঠিব। ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছে নিজৰ কাৰ্যকালত ঝাৰখণ্ডক লুণ্ঠন কৰা আৰু বিপুল পৰিমাণৰ ধন আহৰণ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ তোলে। তেওঁ কয় যে ৰাজ্যখনৰ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী, সাংসদ আৰু বিষয়ববীয়াসকলৰ বিৰুদ্ধে চলোৱা তালাচীত বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছে। 2014 চনৰ পূৰ্বে দেশৰ জনসাধাৰণ কংগ্ৰেছৰ অপশাসনক লৈ অতিষ্ঠ হৈ পৰিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জে এম এম, কংগ্ৰেছ, আৰ জে ডি আৰু INDI মিত্ৰজোঁট দুৰ্নীতি আৰু স্বজনতোষণৰ সৰ্ববৃহৎ আৰ্হিৰূপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দেশক এই অপশক্তিসমূহৰ পৰা মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছে। তেওঁ লগতে জে এম এম নেতৃতাধীন শাসকীয় মিত্ৰজোঁটে ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰীসকলৰ ৰক্ষণাবেক্ষণ দিয়া আৰু জনজাতীয় লোকৰ স্বাৰ্থৰ প্ৰতি আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰে। পাছত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ বাৰাসাত আৰু বসিৰহাট সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত উত্তৰ চৌবিশ পৰগণা জিলাত প্ৰচাৰত অংশ লয়। প্ৰচাৰ কালত শ্ৰীমোদীয়ে কয় যে দেশৰ শাসনকালত দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰা হৈছে। তেওঁ কয় যে কংগ্ৰেছ আৰু INDI মিত্ৰজোঁটে সৰ্বসাধাৰণ ৰাইজৰ কথা চিন্তা নকৰে, বৰং তেওঁলোক নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেহে যত্নপৰ। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত পশ্চিমবংগৰ মটুৱা সম্প্ৰদায়ক নাগৰিকত্ব প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ অধীনত মহিলাসকলৰ সবলীকৰণৰ হকে ভালেমান পদক্ষেপ লোৱা হৈছে। বিহাৰতো সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে আজি কাৰাকাট সংসদীয় সমষ্টিৰ বৰুণত এখন নিৰ্বাচনী সভাত ভাগ লৈ INDI মিত্ৰজোঁটে লোকসভা নিৰ্বাচনত মুখ থেকেচা খাব বুলি দাবী কৰে। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি পাটনা চাহিব লোকসভা সমষ্টিত এখন জনসভাত ভাষণ দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অত্যাধুনিক সা সুবিধাৰে এখন নতুন ভাৰত গঢ়িব বিচাৰে, কিন্তু আৰ জে ডি আৰু কংগ্ৰেছে উন্নয়নমূলক কাম কাজ ব্যাহত কৰিব বিচাৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী জম্মু কাশ্মীৰৰ পৰা 370 নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰিছে আৰু ইয়াৰ ফলত অঞ্চলটোত সন্ত্ৰাসবাদৰ ঘটনা হ্ৰাস পাইছে। ইফালে জে ডি ইউ সভাপতি তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি নালন্দা সমষ্টিত এখন নিৰ্বাচনী সভাত ভাগ লয়। তেওঁ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে আৰ জে ডিৰ মুৰববী লালু প্ৰসাদ যাদৱক তীব্ৰ সমালোচনা কৰে। আনহাতে আৰ জে ডিৰ মুৰববী লালু প্ৰসাদ যাদৱে আজি পাটনাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে এইবাৰৰ লোকসভা নিৰ্বাচন সংৰক্ষণ ব্যৱস্থা আৰু ভাৰতীয় সংবিধানৰ সুৰক্ষাৰ যুঁজ ৰূপে পৰিগণিত হৈছে। এই নিৰ্বাচনত বিজেপিৰ 400তকৈও অধিক আসনৰ দাবী নিৰৰ্থক প্ৰমাণিত হ'ব বুলিও তেওঁ উল্লেখ কৰে। আৰ জে ডিৰ নেতা তেজস্বী যাদৱে বক্সাৰত দলৰ হকে প্ৰচাৰ চলায়। তেওঁ সাসাৰাম, জেহনাবাদ আৰু পাটলিপুত্ৰ সমষ্টিত 3খন নিৰ্বাচনী সভাত ভাগ লোৱাৰ কথা আছে। বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাষাৰ ধুমুহা, বৰষুণ আৰু ভূমিস্খলনৰ ফলত 4 জন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি 12গৰাকী শিক্ষাৰ্থীসহ 17 জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে কামৰূপ জিলাত এজন আৰু কামৰূপ মহানগৰত আন এজন লোকৰ ধুমুহাৰ ফলত মৃত্যু হয়। ইফালে গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমিস্খলনৰ ফলত মৃত্যু হৈছে। ৰেমন নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণ হৈ আছে আৰু কেইবাখনো জিলাত সতৰ্কতা জাৰি কৰা হৈছে। চৰকাৰী সংস্থাসমূহে বঙাইগাঁও, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, দক্ষিণ শালমৰা, মানকাছৰ জিলাৰ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অৰ্থাৎ এ পি ডি চি এলৰ সা সম্পত্তিসমূহৰ ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি আছে। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি ৰাজহচক্ৰৰ ঠাই বিশেষে আকস্মিক বানৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ভালেমান ঠাইত বৃদ্ধি পাইছে। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, বজালী, তামোলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ ভালেমান জিলাত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত কালি সন্ধিয়াৰ পৰা বিদ্যুৎ যোগান ব্যাহত হৈ আছে। কেইবাখনো জিলাৰ প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে আজি বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে আৰু উত্তৰ পূব সীমান্ত ৰেলৱেই কেইবাখনো ৰেলগাড়ীৰ যাত্ৰা বাতিল কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সকলো জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণক পৰিস্থিতিৰ পৰ্যালোচনা চলাবলৈ আৰু প্ৰয়োজন সাপেক্ষে বিশেষকৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, মানকাছৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত ব্ৰহ্মপুত্ৰত নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছে। বৰাক উপত্যকাৰ বৰাক আৰু কুচিয়াৰা নৈতো নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ কোৱা হৈছে। ৰাজ্য চৰকাৰে ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহক সাজু কৰি ৰখা হৈছে আৰু নিয়ন্ত্ৰণ কক্ষসমূহ সক্ৰিয় কৰি তোলা হৈছে। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে সম্প্ৰতি ওড়িশাত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ধুমুহা বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি ৰাজ্যখনৰ মুখ্য সচিবৰ লগত ফোনযোগে বাৰ্তালাপ কৰে। তেওঁ মুখ্য সচিবগৰাকীৰ পৰা পৰিস্থিতিৰ বুজ লৈ সাহায্য, পুনৰ সংস্থাপন আৰু সতৰ্কতামূলক ব্যৱস্থাসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই লগতে ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ফলত একাধিক লোকৰ প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰয়োজনীয় সকলো সাহায্য আৰু আহতসকলক সময়মতে চিকিৎসা প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কিছু সময়ৰ পাছতে ৰাজ্যৰ মুখ্য সচিবে আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত জিলাসমূহৰ আয়ুক্ত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে সমগ্ৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিব। এই বৈঠকতে ক্ষতিগ্ৰস্তসকলৰ সা সম্পত্তিৰ ক্ষয় ক্ষতিৰ মূল্যায়নৰ লগতে তাৎক্ষণিক সাহায্য প্ৰদানৰ ব্যৱস্থা লোৱা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে বিদায়ী সপ্তদশ লোকসভা, মহিলা সংৰক্ষণ বিধেয়ক, তিনি তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাব। নতুন দিল্লীত আজি আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবিৰলাই নিজৰ 5 বছৰীয়া কাৰ্যকালৰ কথা স্মৰণ কৰি কয় যে এই বিধেয়কসমূহে দেশক আগুৱাই লৈ যাব আৰু ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিব। তেওঁ কয় যে সপ্তদশ লোকসভাৰ সময়ছোৱাত হোৱা আলোচনা আৰু বিতৰ্কই 2047 চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ বাবে বিশদ পৰিকল্পনা হিচাপে কাম কৰিব। লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে সংসদত লোকসভাৰ নৱনিৰ্বাচিত সাংসদসকলক আদৰণি জনাবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নতুন সংসদ ভৱনৰ এবছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত শ্ৰীবিৰলাই কয় যে অতি কম সময়ৰ ভিতৰতে অত্যাধুনিক সা সুবিধাৰে সুসজ্জিত এই ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে। উচ্চতম ন্যায়ালয়ৰ এখন অৱকাশকালীন বিচাৰপীঠে সুৰা নীতি কেলেংকাৰী সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ 7 দিনলৈ বৃদ্ধিৰ বাবে অনুৰোধ জনাই দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহায়ক অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীকেজৰিৱালে সৰ্বোচ্চ ন্যায়ালয়ত বিষয়টোৰ তাৎক্ষণিক শুনানিৰ বাবে আবেদন জনাইছিল। ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত 1 জুনত 7খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে বিদায়ী সপ্তদশ লোকসভা, মহিলা সংৰক্ষণ বিধেয়ক, তিনি তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাব।